বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি গুৱাহাটীত উপস্থিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপি নেতা ৰাজনাথ সিঙে কৈছে যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে সকলো দিশতে বিশ্বৰ এখন শক্তিশালী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আজি নাগালেণ্ডৰ ডিমাপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ওড়িশাৰ জয়পুৰত সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও 5 জন লোক নিহত হৈছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 25 ৰানত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। শ্ৰীমোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তেওঁ কাইলৈ বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। এই কাৰ্যসূচী কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই অহা 18 এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল'ব। আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি যোৰহাটত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্বত অংশগ্ৰহণ কৰিব। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কালি মাকুমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে ডিগবৈৰ বৰবিল হনুমান মন্দিৰৰ পৰা গান্ধী মৈদানলৈ এটা পদযাত্ৰাতো অংশ লয়। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰহৈ কালি হোজাই লামডিঙত এখন জনসভাত অংশগ্ৰহণ কৰে। তেওঁ শোণিতপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈও তেজপুৰত ৰোড শ্বত অংশ লয়। আনহাতে কংগ্ৰেছ তথা বিৰোধী দলৰ প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ কালি তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ডিব্ৰুগড় সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ কালি তিনিচুকীয়াৰ কেইবাটাও স্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কালি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ মানকাছৰত প্ৰচাৰ চলায়। অসমৰ মৰিগাঁও জিলাত ভোটদাতা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আকৰ্ষণীয় মুকাভিনয় ভিডিঅ' মুকলি কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে বিশিষ্ট মুকাভিনয় শিল্পী তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপক মইনুল হকে মৌনতাৰ ভাষাৰে ভোটদানৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইপিনে জিলাখনৰ 6টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত চুনাব কা পৰ্ব উদযাপন কৰা হৈছে। জিলাখনত অমূল্য ককাইদেউ নিৰ্বাচনী বিধান আৰু নিৰ্বাচনী বিহু নামেৰে এলানি ফেচবুক ছিৰিজো মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি NDA প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ গয়া আৰু পূৰ্ণিয়াত দুখন জনসভা সম্বোধন কৰিব। ইয়াৰে প্ৰথমখন সভা গয়া লোকসভা সমষ্টিৰ গান্ধী মৈদানত আৰু দ্বিতীয়খন সভা পূৰ্ণিয়াৰ ৰংভূমি মৈদানত আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো ঠাইতে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ পাছত এয়া হ'ব শ্ৰীমোদীৰ তৃতীয়টো বিহাৰ ভ্ৰমণ। ইয়াৰ আগেয়ে চলিত মাহতে প্ৰধানমন্ত্ৰীগৰাকীয়ে জামুই আৰু নাৱাডা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি তামিলনাডুৰ এখন ৰাজহুৱা সভাত ভাষণ দিব। শ্ৰীসিঙে ৰাজ্যখনৰ কৃষ্ণগিৰি আৰু থিৰুৱান্নামালাইত হ'বলগীয়া ৰোড শ্বতো অংশগ্ৰহণ কৰিব। তামিলনাডুৰ 39টা সমষ্টিত অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ইপিনে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালি জম্মুৰ কাথুৱা জিলাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সকলো দিশতে বিশ্বৰ এখন শক্তিশালী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। উধমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডঃ জিতেন্দ্ৰ সিঙৰ হৈ এই প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশে সাফল্য নতুন শিখৰ স্পৰ্শ কৰা বুলি উল্লেখ কৰে। সামৰিক দিশত ভাৰত বিশ্বৰ ভিতৰত অন্যতম শক্তিশালী বুলিও তেওঁ উল্লেখ কৰে। নেশ্যনেল কনফাৰেন্স আৰু PDPৰ লেখীয়া আঞ্চলিক দলসমূহৰ লগতে আনকি কংগ্ৰেছেও ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে 370 নম্বৰ অনুচ্ছেদৰ অপব্যৱহাৰ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। 3 কোটি লাখপতি বাহানজী সৃষ্টিৰ লগতে বিজেপিয়ে মহিলাৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আজি নাগালেণ্ডৰ ডিমাপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। সভাখন দিনৰ 12 বজাত আৰম্ভ হ'ব। কহিমাৰ কংগ্ৰেছ ভৱনত আয়োজিত এখন সংবাদমেলত কালি নাগালেণ্ড, মণিপুৰ, ছিকিম আৰু ত্ৰিপুৰাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি AICCৰ দায়িত্বাহী গিৰিশ সুদানকাৰে অধ্যক্ষগৰাকীৰ প্ৰচাৰ সভাৰ বিষয়ে অৱগত কৰে। জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিছা প্ৰতিশ্ৰুতিসমূহত আৰু বিশ্বাস নকৰে বুলি উল্লেখ কৰি তেওঁ দেশৰ জনসাধাৰণৰ মানসিকতা ক্ৰমে সলনি হোৱা বুলি দাবী কৰে। সমাগত নিৰ্বাচন দেশৰ ভৱিষ্যৎ ৰক্ষাৰ লগতে সংবিধানক সুৰক্ষা প্ৰদানৰ নিৰ্বাচন বুলি তেওঁ অভিহিত কৰে। NDPP বিজেপি মিত্ৰজোঁটৰ সমৰ্থকসকলে ভোটগ্ৰহণৰ দিনা 12টা বিধানসভা সমষ্টিত বুথ অধিগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই থকা বুলি তেওঁ অভিযোগ কৰে। ৰাজ্যখনৰ একমাত্ৰ আসনখনৰ বাবে অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই আসনখনৰ বাবে 3গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। ৰাজ্যখনত মুঠ 13,17,537গৰাকী ভোটদাতা আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ওড়িশাৰ জয়পুৰ জিলাত যোৱা নিশা এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি পৰাৰ ফলত এগৰাকী মহিলাসহ কমেও 5জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে 35জন লোক আহত হয়। পুৰীৰ পৰা পশ্চিমবংগৰ হালদিয়ালৈ অহাৰ পথত 16 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাৱাটী দলঙত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীসকলক উন্নত চিকিৎসাৰ বাবে কটকৰ SCB চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ নিহতসকলৰ নিকট আত্মীয়লৈ 3,00,000 কৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। আহমদ আব্দুল্লাহ অল আহমদ অল চাবাহক কুৱেইটৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। বিগত 7 এপ্ৰিলত দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ অল ছালেম অল চাবাহে পদত্যাগ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে 1999 পৰা 2005 চনলৈ দেশখনৰ বিত্ত আৰু যোগাযোগ মন্ত্ৰী হিচাপে কাম কৰাৰ লগতে 2006 পৰা 2011 চনলৈ স্বাস্থ্য, তেল আৰু তথ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদে বেংগালুৰু এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 25 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। 288 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি বেংগালুৰু দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 262 ৰাণহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ দীনেশ কাৰ্তিকে 35টা বলত সৰ্বাধিক 83 ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ অধিনায়ক ফাফ ডুপ্লেছিছে 28টা বলত 62 আৰু বিৰাট কোহলীয়ে 20টা বলত 42 ৰাণ কৰে। হায়দৰাবাদৰ হৈ পেট কামিন্ছে 3টা, মায়ংক মাৰকাণ্ডে 2টা আৰু টি নটৰাজনে 1টা উইকেট দখল কৰে। ইয়াৰ আগেয়ে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 287 ৰাণ কৰে। দলটোৰ হৈ ট্ৰেভিছ হেডে 41টা বলত 102 ৰাণ কৰাৰ বিপৰীতে হেনৰি ক্লাছেনে 67 ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ হৈ এইডেন মাৰ্ক্ৰামে 32 আৰু আব্দুল ছামাদে 37 ৰাণ কৰে। বেংগালুৰুৰ লকী ফাৰ্গুছনে 2টা আৰু ৰিচ টপলীয়ে 1টা উইকেট দখল কৰে। ট্ৰেভিছ হেডক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ পাছত হায়দৰাবাদ সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 4ৰ্থ স্থানত থকাৰ বিপৰীতে বেংগালুৰু 9ম স্থানত আছে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে বাংলাদেশৰ বিৰুদ্ধে 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। ঘোষণা অনুসৰি হৰমনপ্ৰীত কৌৰক অধিনায়ক আৰু স্মৃতি মান্ধানাক সহ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰতিযোগিতাৰ খেলকেইখন 28 এপ্ৰিল, 30 এপ্ৰিল, 2 মে, 6 মে আৰু 9 মেত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি গুৱাহাটীত উপস্থিত হ'ব। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আজি নাগালেণ্ডৰ ডিমাপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ওড়িশাৰ জয়পুৰত সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও 5জন লোক নিহত হৈছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 25 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।